যিচয়া 55 অধ্যায় পৰিত্ৰাণ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ। হে তৃষ্ণাটোৰ লোকসকল, পানীৰ ওচৰলৈ আহা, আৰু যিসকলৰ ধন নাই সকলো আহা, খোৱা বস্তু কিনা আৰু ভোজন কৰা। আহা, বিনামূল্যে বিনা দামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা। যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় খোজা, আৰু যিহে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা। সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা। মনোযোগ দিয়া আৰু মোৰ ওচৰলৈ আহা, শুনা, তাৰ দ্বাৰাই তোমালোকৰ প্ৰাণ যেন সজীৱ হয়। মই নিশ্চয় তোমালোকৰ সৈতে অনন্তকলীয়া চুক্তি, দাউদক দিয়া বিশ্বাসযোগ্য নিয়মৰ চুক্তি স্থাপন কৰিম। চোৱা, মই তেওঁক দেশবোৰৰ সাক্ষীস্বৰূপে আৰু লোকসকলৰ মুখ্য ব্যক্তি আৰু অধ্যক্ষস্বৰূপে নিযুক্ত কৰিলোঁ। চোৱা, যি জাতিক তোমালোকে নাজানা, এনে জাতিক তোমালোকে আহ্বান কৰিবা, আৰু যি জাতিয়ে তোমালোকক নাজানে, এনে জাতি তোমালোকৰ ওচৰলৈ দৌৰি আহিব। তোমালোকৰ ঈশ্বৰ যিহোৱা ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ জনা, যিজনে তোমালোকক গৌৰৱান্বিত কৰিলে তেওঁৰ বাবে এনে ঘটিব। যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা, তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা। দুষ্ট লোকে তেওঁলোকৰ পথ আৰু পাপী লোকে তেওঁলোকৰ চিন্তাধাৰা ত্যাগ কৰক। তেওঁলোক যিহোৱালৈ ঘূৰি আহক, তাতে তেওঁলোকক দয়া কৰিব, আৰু যিজনে প্ৰচুৰ পৰিমাণে তেওঁলোকক ক্ষমা কৰিব, আমাৰ সেই ঈশ্বৰলৈ ঘূৰি আহা। কাৰণ মোৰ চিন্তাধাৰা তোমালোকৰ চিন্তাধাৰা নহয়, বা তোমালোকৰ পথ মোৰ পথ নহয়, এয়া যিহোৱাৰ ঘোষণা। কাৰণ যিদৰে পৃথিৱীতকৈ আকাশমণ্ডল ওখ, সেইদৰে তোমালোকৰ সকলো পথতকৈ মোৰ পথ ওখ, আৰু তোমালোকৰ চিন্তাধাৰাতকৈ মোৰ চিন্তাধাৰা। কাৰণ যিদৰে বৰষুণ আৰু হিম আকাশৰ পৰা নামি আহে আৰু পৃথিৱীক যেতিয়ালৈকে নিভিজায় তেতিয়ালৈকে ঘূৰি নাযায়, ই উৎপন্ন কৰিবলৈ আৰু গজালি মেলিবলৈ ভূমি প্ৰস্তুত কৰে, গুটি সিঁচোতাক ফল দিয়ে আৰু খাওঁতাক আহাৰ দিয়ে, সেয়ে মোৰ মুখৰ পৰা ওলোৱা বাক্যও সেইদৰে ওলাই যায়, সেয়ে ফলপ্ৰসূ নোহোৱাকৈ মোলৈ ঘূৰি নাহিব, কিন্তু মই ইচ্ছা কৰাৰ দৰেই সম্পূৰ্ণ কৰিম, আৰু যিহৰ বাবে ইয়াক পঠাওঁ সেই বিষয়ত সফল হ'ব। সেয়ে তোমালোক আনন্দেৰে বেবিলনৰ পৰা বাহিৰ ওলাই যাবা, আৰু তোমালোকক শান্তিৰে নিয়া হ'ব। পৰ্বত আৰু পাহাৰবোৰে তোমালোকৰ আগত উচ্চ স্বৰে আনন্দ কৰিব, আৰু পথাৰত থকা গছবোৰে হাততালি দিব। কাঁইট গছৰ সলনি চিৰসেউজীয়া গছ গজিব, আৰু কাঁইটীয়া জাৰণীৰ পৰিৱৰ্তে সুগন্ধি পাত আৰু ফুলযুক্ত গছ গজিব, আৰু সেয়ে যিহোৱা আৰু তেওঁৰ নামৰ বাবে হ'ব, কেতিয়াও লুপ্ত নোহোৱা অনন্ত কালৰ বাবে এক চিন হ'ব।